PM continue. Greedy.
Mathura Vrindavan Navadvip Dhame ke bahu guni ayojan kore Rup Goswami Kirati ji ke braje sab roshit tatva vaishnav ban ke ja prachur hari katha okane Mathura te janmashtami radhashtami dinete apra birat ayojan kari jate sab sadhu samagam bhaye hari katha नवदीपे के परिक्रमा समय सफल के जाति भ्रमण शुद्ध न यही हरि कथा साधु संग में सुनाइबार जन्म यही समस्त व्यवस्था एक जन्म साधु संग महिमा यदि जीवन के साधु संग है हरि कथा है मुक्ति इत्यादि वैभव सब आने से पाओ एक जन्म जीवन के हमारे साधु आवती स्वजाति स्निग्ध रसिक तत्व वैष्णव संगे हरि कथा शिव जी परम भक्त वैष्णव देव गुरु की तिनी बोलछेन क्षण अर्थे नापी तोले न स्वर्गम ना तु नरकम भगवत संगी संघर्ष मत्ता नाम चिंता शिषा तेरी बोल चाहे आधा छा एक छा और आधा छा माने को तो मिनट शिष्य के नाम पर यदि एक रकम रसिक तत्व के वैष्णव माने संग हो प्रेमी भक्त संग हो जाए ताले स्वर्ग मोक्ष जावतीय कुछ सुख तार सामने कुछ बुला गया मत लोगे जे राज्य वैभव प्रधानमंत्री प्रेसिडेंट पद अन्य जत रकम सुख आधु संगे महिमार निकट तुच्छ हे प्रभु अपना जुगल चरण कमले संपूर्ण पापी पाप राशि के ध्वंस करते पारे साधु संग आंतरिक रूप में अपना कीर्ति यदि श्रवण करा जाए ताले एक जो छे गंगा मकुंद तीर्थ तीर्थ की जेखाने हरि कथा एक तीर्थ मध्य स्नान करे निर्मल चित्त जादे भये गे छे ताके सहजे कृष्ण प्रेम भये जे आज किछु लागे ना तार भीते ते दया इत्यादि भये जे सब जीवे ते दया परस्पर मैत्री कृपा अनजान मन अज्ञानी मन तार उत्पत्ति कृपा सहजे यही सब कुछ गुण कुछ नहीं है हे प्रभु अपना यही रकम है रसिक तत्व तो वैष्णव बने संग संग माथा के उकुन पोका पुनी माथा रो थाके संगे किंतु से रक्त चूसे সঙ্গ করেন ওইরকম সঙ্গ আমাদের কেন না হয় সঙ্গ হবে আমি তাহার হরি কথা শ্রবণ করে দিয়ে সহজেই আমি কৃষ্ণ প্রেম লাভ করব আধা ক্ষণ যদি সঙ্গ এই সময় বিশ্বমিত্র আর বশিষ্ঠ দুজনে পরস্পর পরস্পর कुछ विवाद चलते थे वशिष्ठ थे ब्रह्मर्षि और विश्वामित्र तपस्या बोले थे बहुत कुछ अर्जन करे थे यही नारिकेल दाल खजूर नारिकेल यही तहा सृष्टि महिषर सृष्टि तीन करे थे आगे गरु ही सृष्टि छिल इन अमर महिषर सृष्टि करे थे আর সব সৃষ্টি করতে যাচ্ছি না তখন ব্রহ্মা তাকে তো ওই একবার বশিষ্ঠ আর বিশ্বমিত্র যে আমাদের দুজন মধ্যে কে বড় এই বাদ বিবাদ নিয়ে শঙ্কর্ষণের নিকটে যিনি পৃথিবীকে ধারণ করেন ওরা যে প্রশ্ন করল যে আমাদের মধ্যে কে শ্রেষ্ঠ তখন তিনি বলেন যে আমি পৃথিবীকে ধারণ করেছি ভারী বোঝা, আমি এখন চিন্তা করতে পারছি না, আমার এই ভারটা আপনার এক মিনিটের জন্য যদি এক সেকেন্ডের জন্য ধারণ করলে আমি বলতে পারব। বলেন বিশ্বামিত্র যে তুমি ধারণ করো তো। তখন তিনি বলে আমি যত তপস্যা করেছি এই তপস্যা বলেতে পৃথিবীর ভার আমি যেন বহন করতে, কিন্তু এক সেকেন্ড দিবার সঙ্গে সঙ্গে আর নিচে যা গেলে আর পারলেন। তখন বশিষ্ঠ বলি যে তুমি ধারণ করো। বশিষ্ঠ বলেন যে আমি সারা জীবন সাধু সঙ্গ করেছি, তার মধ্যে থেকে এক ক্ষণের ফল আমি দিছি যাতে তুমি ধারণ করো, আপনি উত্তর দেন যে কে শ্রেষ্ঠ। আমি তো উত্তর দিয়ে দিল সাধুর সঙ্গে সবচেয়ে বড়, তিনি সাধুর সঙ্গ করেছেন, ভগবানের মহিমা জানে, ভগবানের পুরোহিত হয়েছেন, রামের কত সেবা করেছেন, এই জন্য তিনি শ্রেষ্ঠ। তখন বিশ্বামিত্র এই জন্য সাধু সঙ্গ মহান জিনিস। যদি কৃষ্ণ প্রেম সহজে কেউ পেতে চায় তাহলে সাধু সঙ্গ কর, সাধু সঙ্গ, সাধু সঙ্গ সর্বসিদ্ধি হয়, সমস্ত যত রকমের উপায় আছে কৃষ্ণকে পাওয়া, তার কাছে সাধু সঙ্গই সর্বশ্রেষ্ঠ।
Are you getting here, Terry?
Hello.